Ella, Akakpani. Battery Hute, Mozinti Ramideka. Etier Gaikai Battery Hung Hul. Dokon Rajor, Sobispon Rajokova, Honor Diva, Nivasano Babe, as the Odifusana Zalapora Jose. PM Sonidi Ansoni, as the Sovosa Hompuno Poloke, Pradamanti Narendamudi, Fofista Japon Gorse. অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। ৰাষ্ট্ৰপতিয়ে পাঁচগৰাকী নতুন ন্যায়াধীশক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিছে আৰু ৩৫গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগৰ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। দহখন ৰাজ্যৰ চৌবিছখন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ চাৰিখনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত তিনিখন, ঝাৰখণ্ডত দুখন আৰু মণিপুৰ, মেঘালয় আৰু অৰুণাচল প্ৰদেশ তথা মিজোৰামৰ একোখনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ এখনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ এ আই ডি এম কেৰ সাংসদ চি ভি সন্মুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ বিজেডিৰ সাংসদ দেৱাশিষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা ৮ জুনলৈ দাখিল কৰিব পাৰিব। ১৮ জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। পি এম স্বনিধি আঁচনিৰ আজি ছবছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আঁচনিৰ ষষ্ঠ বৰ্ষপূৰ্তি উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে পি এম স্বনিধি আঁচনিয়ে পদপথৰ অগণন ব্যৱসায়িক বিত্তীয় অন্তৰ্ভুক্তি, নতুন সা সুবিধা লাভ আৰু আমানতবিহীন ঋণৰ সুবিধা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সহায় কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে এই আঁচনি বিশ্বাস, মৰ্যাদা আৰু সবলীকৰণৰ প্ৰতীক। প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি কয় যে তেওঁলোকৰ দৃঢ়তা আৰু উদ্যমশীলতাই দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায় কৰিব। উল্লেখযোগ্য যে ২০২০ চনত এই আঁচনি শুভাৰম্ভ কৰাৰে পৰা ১৫,০০,০০০ টকাতকৈ অধিক ঋণ বিতৰণ কৰা হৈছে। এই আঁচনিয়ে ৭৫,০০০,০০০ অধিক নগৰ মহানগৰৰ হিতাধিকাৰীক উপকৃত কৰিছে। আনহাতে ৫৫,০০০,০০০ অধিক হিতাধিকাৰীক এই আঁচনিৰ অধীনত ডিজিটেল ব্যৱস্থাৰে সামৰি লোৱা হৈছে। ২০৩০ চনৰ মাৰ্চলৈকে এই আঁচনিৰ সম্প্ৰসাৰণ কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণণক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে অসমক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উচ্চতম ন্যায়ালয়ত ৫গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিয়া হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি এই নতুন নিযুক্তিৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশৰ সংখ্যা ৩৭লৈ বৃদ্ধি পালে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে এই ৫গৰাকী ন্যায়াধীশক নতুনকৈ নিযুক্তি দিছে। আইন মন্ত্ৰালয়ে জাৰি কৰা এখন জাননী মতে পঞ্জাৱ আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শীল নাগু, বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰী চন্দ্ৰশেখৰ, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ শাসদেৱ আৰু জম্মু কাশ্মীৰ তথা লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰুণ পল্লীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। জ্যেষ্ঠ অধিবক্তা ভেংকিতা সুব্ৰমণি মোহনাকো সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে যোৱা মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰা হৈছিল। 29গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। কলকাতাৰ লোকভৱনত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল আৰ এন ৰবিয়ে মন্ত্ৰীসভাৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। নতুন মন্ত্ৰীসভাত ৰাজ্যখনৰ বিভিন্ন সমষ্টিক প্ৰতিনিধিত্ব কৰি অভিজ্ঞ আৰু নৱাগত বিধায়কে স্থান লাভ কৰিছে। আজি শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ লগতে জ্যেষ্ঠ দলীয় নেতাসকল উপস্থিত থাকে। আজি পিছবেলালৈ নতুন মন্ত্ৰীসকলৰ মাজত দপ্তৰ বিতৰণ কৰা হ'ব। আজিৰ কাৰ্যসূচীত স্বপন দাসগুপ্তা, অৰ্জুন সিং, তাপস ৰয়, শংকৰ ঘোষকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। যোৱা নৱমীত 5গৰাকী মন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰা শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি ৰুৰ্কীয়ে আজি জে ই ই এডভান্স পৰীক্ষাৰ ফলাফল ঘোষণা কৰে। আই আই টিৰ সূত্ৰই জনোৱা মতে এই পৰীক্ষাত মুঠ 56,880গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়, ইয়াৰে 10,107গৰাকী মহিলা। আই আই টি দিল্লী মণ্ডলৰ শিক্ষাৰ্থী শুভম কুমাৰে কমন ৰেংক তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে। শ্ৰীকুমাৰে 360 নম্বৰৰ ভিতৰত 300 নম্বৰ লাভ কৰে। একেদৰে আই আই টি দিল্লী মণ্ডলৰ শিক্ষাৰ্থী আৰুষি দেশপাণ্ডেই সমূহীয়া স্থান তালিকাৰ 77 নম্বৰ স্থান লাভ কৰিছে। আৰুষিয়ে 360 নম্বৰৰ ভিতৰত 280 নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয়। মুঠ 179,694গৰাকী পৰীক্ষাৰ্থীয়ে প্ৰথম আৰু দ্বিতীয় দুয়োটা পৰীক্ষাতে অৱতীৰ্ণ হৈছিল। উল্লেখযোগ্য যে বিগত মাহৰ 17 তাৰিখে এই পৰীক্ষা সুকলমে অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত নিজৰ ফলাফল জানিবলৈ অফিচিয়েল ৱেবছাইট jeeadv.ac.inত চাব পাৰে। ভাৰত ওমান ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি CEPA আজিৰে পৰা কাৰ্যক্ষম হ'ব। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে দুয়োখন দেশৰ অৰ্থনৈতিক আৰু কৌশলগত সম্পৰ্কৰ ওপৰত CEPA নিৰ্ভৰ কৰিব। ৰাষ্ট্ৰীয় বাতৰি কাকতৰ এটা লেখাত শ্ৰীগোৱেলে প্ৰকাশ কৰে যে এই চুক্তিয়ে ভাৰতৰ শিক্ষাৰ্থী, শিল্পী, মহিলা, কৃষক, মীনপালক আদিক উপকৃত কৰিব। ইয়াৰ লগতে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ গৰাকীসকলক নতুন বজাৰ মুকলি, বিনিয়োগৰ আকৰ্ষণ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ জৰিয়তে লাভান্বিত কৰিব। অমানৰ জনসাধাৰণৰ সৈতে ভাৰতৰ ঘনিষ্ঠতা থকাৰ লগতে দুয়ো দেশৰ মাজত অৰ্থনৈতিক সম্পৰ্ক আছে। অমানত প্ৰায় 7 লাখ ভাৰতীয় বাস কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে অমানৰ পৰা বছৰি $2 বিলিয়ন উপাৰ্জন কৰে আৰু তাত 6,000তকৈও অধিক ভাৰতীয়ই উদ্যোগ স্থাপনেৰে ব্যৱসায় কৰি আছে। মন্ত্ৰী শ্ৰীগোৱেলে কয় যে এই ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ জৰিয়তে ভাৰতে অমানৰ 100% শুল্কমুক্ত বজাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিব। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তৰ নামহকাম চহৰৰ কাউংটুপ গাঁৱৰ এটা অট্টালিকাত কালি হোৱা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা 55লৈ বৃদ্ধি পাইছে। এই ঘটনাত 70জনৰো অধিক লোক আহত হৈছে। অট্টালিকাটোত খননৰ বাবে মজুত কৰি ৰখা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় প্ৰশাসনে দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত লোকসকলক খাদ্য, চিকিৎসা সাহায্যকে ধৰি সকলো সা সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে। স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বিস্ফোৰণত শতাধিক বাসগৃহ ধবংস হোৱাৰ লগতে সমগ্ৰ গাঁওখনেই বিস্ফোৰণৰ ফলত প্ৰভাৱিত হয়। কেতবোৰ বাসগৃহ খহি পৰাৰ ফলত পৰিয়ালসমূহক ততালিকে নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। চীন ম্যানমাৰ সীমান্তৰ প্ৰায় 3 কিলোমিটাৰ দক্ষিণে অৱস্থিত এই অঞ্চলটো ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হোৱা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন টাৱাং নেচনেল লিবাৰেচন আৰ্মীৰ নিয়ন্ত্ৰণত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। পি এম স্বনিধি আঁচনিৰ আজি 6 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। আৰু 35গৰাকী নতুন মন্ত্ৰীৰ অন্তৰ্ভুক্তিৰে পশ্চিমবংগ ৰাজ্যিক মন্ত্ৰীসভাৰ আজি সম্প্ৰসাৰণ কৰা হৈছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।